গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মধুস্মিতা শৰ্মাই। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজিৰ চতুৰ্থ দিনটোত ধৰ্মী গোটত অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক 2024 গৃহীত কৰা হয়। এই বিধেয়কৰ অধীনত বাল্য বিবাহ অপৰাধ হিচাপে গণ্য কৰা হ'ব। ইয়াৰ লগতে এই বিধেয়কৰ জৰিয়তে কাজিৰ ইছলাম ধৰ্ম বিয়াৰ পঞ্জীয়ন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নতুন আইন মতে চৰকাৰী কাৰ্যালয়ত ইছলাম ধৰ্মী লোকসকলে বিবাহত পঞ্জীয়ন কৰিব লাগিব। বিবাহৰ বাবে ছোৱালী 18 বছৰ তথা ল'ৰাৰ 21 বছৰ বয়সৰ সীমা উলংঘন কৰিব নোৱাৰিব। এই বিধেয়কখনে কিশোৰীক গৰ্ভধাৰণৰ বিৰুদ্ধে এক কঠোৰ প্ৰতিৰোধক হিচাপে কাম কৰাৰ লগতে ছোৱালীসকলৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাৰ লগতে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা গৈছে। আনহাতে বিধানসভাত আজি আন ছখন বিধেয়ক গৃহীত কৰা হয়। ইয়াৰ ভিতৰত দি আছাম প্ৰেগনেন্সি এমেণ্ডমেণ্ট বিল 2024, দি আছাম ৰিটেইনিং বিল 2024, দি আছাম ভেটেনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্চিটি বিল 2024, দি আছাম স্কিলছ ইউনিভাৰ্চিটি এমেণ্ডমেণ্ট বিল 2024 আৰু দ্য মৰাণ অটনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 আছে। ইয়াৰ লগতে দি আছাম আৰ্বান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন বিল 2024 শীৰ্ষক বিধেয়কখনো বিবেচনাৰ বাবে আজি বিধানসভাত উত্থাপন কৰা হয়। ইপিনে বিধায়ক ৰমাকান্ত দেউৰীয়ে সংখ্যালঘু এলেকাত হিন্দু ধৰ্মাৱলম্বী শিক্ষাৰ্থীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিধানসভাৰ অধ্যক্ষক আহান জনায়। বিধায়ক দেউৰীয়ে কৰা এই আহানতে বিৰোধী বিধায়কসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে, যাৰ বাবে বিধানসভাৰ অধ্যক্ষই বিৰোধীৰ বাবে সদন স্থগিত ৰখাৰ সিদ্ধান্ত লয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডঃ এন মুৰুগান দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা চিৰাঙলৈ যাব। তাত তেওঁ কাজলগাঁওস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে এখন সভাত মিলিত হ'ব। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংসদ আৰু বিধায়কসকলৰ সৈতে আন এখন বৈঠকত মিলিত হ'ব। ডঃ মুৰুগানে কাইলৈ চিৰাং জিলাৰ অংগনবাড়ী কেন্দ্ৰ বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ তৈল ভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰি বিয়লি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফুলৈ ৰাওনা হ'ব। ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত মৰিগাঁও জিলা পুথিভঁৰালত শিক্ষাৰ্থীসকলৰ এটি বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্তই দেৱাশিষ শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানটিত নৱম শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক মানসিকতাৰে অধ্যয়নত জড়িত হবলৈ আহান জনায়। অসম চৰকাৰৰ বৃহত্ত গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই অহা 1 ছেপ্টেম্বৰৰ পৰা গাখীৰৰ দাম 3 টকাকৈ বৃদ্ধি কৰা হ'ব বুলি জানি এখন সংবাদমেলে প্ৰকাশ কৰিছে। সংগঠনটোৰ জনোৱা অনুসৰি অহা 1 ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী দাম 64.40 টকা আৰু খুচুৰা 67 টকা হ'ব। উল্লেখযোগ্য যে বৃহত্ত গুৱাহাটী গোপালক সংস্থাই খুঁটিত গাখীৰৰ দাম প্ৰতি লিটাৰ 2.80 পইচালৈ বৃদ্ধি কৰিছে, যাৰ ফলত গাখীৰৰ পাইকাৰী আৰু খুচুৰা দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। মহান হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। ভাৰতীয় হকী ইতিহাসত মেজৰ ধ্যানচন্দৰ ঐতিহ্যৰ প্ৰতি সন্মান আৰু শাৰীৰিক গতিবিধি তথা খেল ধেমালিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে ক্ৰীড়াৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আৰু যুৱ যুৱতীসকলক খেলৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে আজিৰ দিনটোত সমগ্ৰ দেশে হকীৰ জনগণ ৰূপে পৰিচিত মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজিৰ দিনটোত সকলো ক্ৰীড়াপ্ৰেমী আৰু দেশৰ হকী খেলা প্ৰতিগৰাকী খেলুৱৈৰ শলাগ লোৱাৰ দিন। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত হকী যাদুকৰগৰাকীয়ে পুষ্পাৰ্ঘ নিবেদন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ মাণ্ডাভিয়াই কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিক সুস্থ আৰু সবল হৈ থকা উচিত। তেওঁ কয় যে সুস্থ নাগৰিকেহে এখন সুস্থ সমাজ গঢ়ে আৰু এখন সুস্থ সমাজেহে সুস্থ দেশ গঢ়াত সহায় কৰে।